মঠিয়া লিখা শুভবাৰ্তা দ অধ্যায়। যীশুৱে প্ৰচাৰৰ বাবে পাচনীসকলক পঠোৱা। যীশুৱে তেওঁ বাৰজন শিষ্যক একেলগে ওচৰলৈ মাতি তেওঁলোকক অসুস্থ আত্মাক খেদাবলৈ আৰু সকলো ধৰণৰ ৰোগ ব্যাধি আৰু অসুস্থজনক সুস্থ কৰিবলৈ অধিকাৰ দিলে। সেই বাৰজন পাচনীৰ নাম এই প্ৰথম চিমুন, যিজনক পিতৰো বোলে, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, শিৱদিয়ৰ পুতেক জাকুব আৰু তেওঁৰ ভায়েক জোখন, ফিলিপ আৰু বাৰ্থালময়, থোমা আৰু কৰ সংগ্ৰহকাৰী মঠি, আলফাৰ পুতেক জাকুব আৰু থদে, জাতীয়তাবাদী চিমুন আৰু যীশুক যিজনে শত্ৰুৰ হাতত শুদাই দিছিল, সেই ইস্কুৰিটীয়া যিহুদা। এই বাৰজনক যীশুৱে আদেশ দি পঠালে, তোমালোকে অনা ইহুদীসকলৰ কোনো ঠাইলৈ নাযাবা আৰু চমৰীয়াসকলৰ কোনো নগৰত নোসোমাবা, কিন্তু ইজৰাইল জাতিৰ হেৰুৱা মেৰবোৰৰ ওচৰলৈ যোৱা। বাটত যাওঁতে যাওঁতে এই কথা প্ৰচাৰ কৰিবা যে স্বৰ্গৰাজ্য ওচৰ হ'ল। অসুস্থ লোকক সুস্থ কৰিবা, মৃত লোকক তুলিবা, কুষ্ঠ ৰোগীসকলক সুচী কৰিবা, ভূতক খেদাবা। তোমালোকে বিনামূলে পাইছা, বিনামূলেই দিবা। তোমালোকৰ কঁকালৰ পেটিত তোমালোকে সোণ ৰূপ বা তাম নাইবা পইচাও নিনিবা। বাটত যোৱাৰ কাৰণে কোনো জুলুঙা, দুটা চোলা, পাদুগা বা লাখতি এইবোৰো নল'বা, কিয়নো বনোৱা নিজৰ পৰিশ্ৰমিক হোৱাৰ যোগ্য। তোমালোকে যেতিয়া কোনো নগৰ বা গাঁৱত সোমাবা, তাত এজন উপযুক্ত মানুহ বিচাৰি ল'বা আৰু আন ঠাইলৈ নোযোৱা পৰ্যন্ত সেই ঘৰতে থাকিবা। যেতিয়া তোমালোকে কোনো এঘৰত সোমাবা, তেতিয়া সেই ঘৰৰ লোকক শুভেচ্ছা জনাই মংগলবাদ দিবা। সেই ঘৰ যদি উপযুক্ত হয়, তেনেহ'লে তোমালোকৰ শান্তি সেই ঘৰৰ ওপৰলৈ নামি আহক, কিন্তু সেই ঘৰ যদি উপযুক্ত নহয়, তেনেহ'লে তোমালোকৰ শান্তি তোমালোকৰ ওচৰলৈ উলটি আহক। যদি কোনোৱে তোমালোকক গ্ৰহণ কৰে বা তোমালোকৰ কথাও নুশুনে, তেনেহ'লে সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলি জোকাৰি পেলাবা। মই তোমালোকক সঁচাকৈ কওঁ, মহাবিচাৰৰ দিনা সেই নগৰতকৈ বৰং চদুম আৰু গুমুৰা নগৰৰ দশা অধিক সহিব পৰা হ'ব। শিষ্যসকললৈ যীশুৰ সতৰ্কবাণী। শুনা, মই ৰাং কুকুৰবোৰৰ মাজলৈ তোমালোকক মেৰ পোৱালিৰ নিচিনাকৈ পঠিয়াইছো, এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৰ নিচিনা অমায়িক হোৱা। সতৰ্কভাৱে চলিবা, কিয়নো লোকসকলে তোমালোকক বিচাৰ সভাত উধাই দিব আৰু তোমালোকৰ নামঘৰবোৰত তোমালোকক কোবাব। মোৰ কাৰণে তোমালোকক ৰাজ্যপাল আৰু ৰজাসকলৰ সন্মুখলৈ লৈ যোৱা হ'ব, যাতে তোমালোকে তাত তেওঁলোকৰ আৰু অনা ইহুদীসকলৰ ওচৰত সাক্ষ্য দিব পাৰা। লোকসকলে যেতিয়া তোমালোকক সোধাই দিব, তেতিয়া কেনেকৈ কি কথা ক'ব লাগে সেই বিষয়লৈ চিন্তা নকৰিবা, কিয়নো তেতিয়া যি কথা ক'ব লাগে সেই বিষয়বোৰ সেই মুহূৰ্ততে তোমালোকক দিয়া হ'ব। কিয়নো সেই কথা তোমালোকে নহয়, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে তোমালোকৰ ভিতৰৰ পৰা ক'ব। ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৃত্যুদণ্ডলৈ সোধাই দিব। সন্তানসকলে মাক বাপেকৰ বিৰুদ্ধে উঠি তেওঁলোকক মৃত্যুৰ মুখলৈ ঠেলি দিব। মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হ'বা, কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনে পৰিত্ৰাণ পাব। যেতিয়া কোনো নগৰৰ লোকে তোমালোকক তাৰণা কৰে, তেতিয়া আন এখন নগৰলৈ পলাই যাবা। মই তোমালোকক সঁচাকৈ কৈছোঁ, ইজৰাইল দেশৰ সকলো নগৰলৈ তোমালোকে গৈ শেষ কৰাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব। শিষ্য কেতিয়াও গুৰুতকৈ উদ্ধত নহয়, দাসো প্ৰভুতকৈ উদ্ধত নহয়। শিষ্য যদি গুৰুৰ দৰে আৰু দাস যদি নিজৰ প্ৰভুৰ দৰে হ'ব পাৰে, সেয়ে যথেষ্ট। ঘৰৰ গৰাকীয়ে যেতিয়া তেওঁলোকে বেলচবুব বুলিলে, তেনেহ'লে তেওঁৰ পৰিয়ালৰ আন সকলোকে কিমান অধিক বুলিব। গতিকে তোমালোকে তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো লুকুৱাই ৰখা সকলো বিষয়ে প্ৰকাশ পাব আৰু গোপনে ৰখা সকলো বিষয়ে জনোৱা হ'ব। মই তোমালোকক আন্ধাৰত যি কওঁ, সেইবোৰ তোমালোকে পোহৰত প্ৰকাশ কৰিবা, আৰু তোমালোকে কাণেৰে যি শুনিছা সেইবোৰ ঘৰৰ ওপৰত উঠি ঘোষণা কৰিবা। যিসকলে কেৱল শৰীৰকে বধ কৰে কিন্তু আত্মাক বধ কৰিব নোৱাৰে, তেওঁলোকলৈ ভয় নকৰিবা, কিন্তু যিজনে আত্মা আৰু শৰীৰ এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে, তেওঁকেহে ভয় কৰিবা। দুটা ঘৰ চেৰিকা ক্ষুদ্ৰ পইচালৈ নেবেচেনে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি অবিহনে সেইবোৰৰ এতিয়াও মাটিত নপৰে। তোমালোকৰ মূৰৰ আটাইবোৰ চুলিৰো হিচাপ ৰখা আছে, এই হেতুকে ভয় নকৰিবা। তোমালোক অনেক ঘৰ চেৰিকাতকৈ বহুমূলীয়া। এতেকে যিকোনোৱে মানুহৰ আগত মোক স্বীকাৰ কৰে, ময়ো স্বৰ্গত থকা মোৰ পিতৃৰ আগত তেওঁক স্বীকাৰ কৰিম। কিন্তু মানুহৰ আগত যিকোনোৱে মোক অস্বীকাৰ কৰে, স্বৰ্গত থকা মোৰ পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম। মই পৃথিৱীত শান্তি দিবলৈ আহিলোঁ বুলি নাভাবিবা, শান্তি দিবলৈ নহয় কিন্তু তৰোৱাল দিবলৈহে আহিলোঁ। বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীকৰ ভেদ জন্মাবলৈহে আহিলোঁ। নিজৰ পৰিয়ালৰ লোক সকলেই মানুহৰ শত্ৰু হ'ব। যিকোনোৱে মোতকৈও নিজৰ পিতৃ বা মাতৃক অধিক প্ৰেম কৰে, তেওঁ মোৰ উপযুক্ত নহয়। আৰু যিকোনোৱে মোতকৈ নিজৰ পুতেক বা জীয়েকক অধিক প্ৰেম কৰে তেওঁ মোৰ উপযুক্ত নহয়। যিকোনোৱে নিজৰ ক্ৰুচ লৈ মোৰ পাছে পাছে নাহে তেওঁও মোৰ উপযুক্ত নহয়। যিকোনোৱে নিজৰ জীৱন ৰক্ষা কৰিব বিচাৰে তেওঁ জীৱন হেৰুৱাব, আৰু যিকোনোৱে মোৰ কাৰণে নিজৰ জীৱন উৎসৰ্গ কৰে তেওঁ জীৱন পাব। যিকোনোৱে তোমালোকক গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক পঠোৱাজনকেই গ্ৰহণ কৰে। এজন ভাওবাদীক যদি কোনোৱে ভাওবাদী বুলি গ্ৰহণ কৰে তেওঁ ভাওবাদীৰ পুৰস্কাৰ পাব, আৰু এজন ধাৰ্মিকক যদি কোনোৱে ধাৰ্মিক বুলি গ্ৰহণ কৰে তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব। যিকোনো এই সাধাৰণ লোকসকলৰ মাজৰ এজনক মোৰ শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক সঁচাকৈ কওঁ তেওঁ কোনোমতেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।